আন এটা হদিছ শরীফত আছে যে যেতিয়া কোনো মমিনক কবৰত দফন কৰি দিয়া হয় সেই সময়ত মৰ্দাই এনেকুৱা ভাবে যে সূৰ্য ডুবি গৈছে আৰু যেতিয়া তেওঁৰ ৰূহটো ঘূৰাই দিয়ে মৰ্দাই দুচকু মোহাৰি মোহাৰি উঠি বহিব আৰু ফৰিস্তাক ক'ব মোক এৰি দিয়া মোক এৰি দিয়া মই নামাজ পঢ়ো কাৰণ তেওঁৰ মনত এনেকুৱা ভাব হয় যেন তেওঁ দুনিয়াতেই আছে আৰু ক'ব মোক ছোৱাল পিছত কৰিবা আগতে মোক ফৰজ আদায় কৰিবলৈ দিয়া সময় গুচি যাব ধৰিছে এই কথা এনেজন মমিনেহে ক'ব যিজনে খোদাৰ সন্তুষ্টিৰ কাৰণে নামাজ পৰিত্যাগ কৰা নাছিল আল্লাহ ৰসুলক ভয় কৰি চলিছিল চিন্তা কৰক ভাইসকল আন এটা হদিছত আবু হুৰেৰাৰ পৰা বৰ্ণিত আছে নবীপাকে কৈছে এজন মমিন এনেকুৱা হ'ব কোনো সন্দেহ বা ভয় নোহোৱাকৈ কবৰত বহিব তাক সোধা হ'ব হে বান্দা দুনিয়াত তুমি কি ধৰ্মত আছিলা জবাব দিব মই ইছলামত আছিলোঁ আকৌ ক'ব তোমাৰ তৰিকাৰ পথ কোনে দেখুৱাইছিল উত্তৰ মুহাম্মদ ৰসুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে দেখুৱাইছিল আমালৈ যিজনে আল্লাহ তালাৰ পৰা খালী খালী মাজেজা লৈ আহিছিল আৰু আমি তেওঁক বিশ্বাস কৰিছিলোঁ আকৌ ক'ব কিয় তুমি আল্লাহক দেখিছিলা নেকি উত্তৰ হ'ব কোনো মানুহে আল্লাহক দেখিব নোৱাৰে আৰু আৰু মই কেনেকৈ দেখা পাম এনেতে তেওঁৰ চকুৰ আগত দুজোখৰ পৰা এখন দৰ্জা খুলি দিব তেওঁ দেখিব যে দুজোখৰ প্ৰকাণ্ড দপদপীয়া জুইৰ মাজত আঙুঠাবোৰে আন আন আঙুঠাবোৰক খাব ধৰিছে তেতিয়া ক'ব হে বান্দা চোৱা আল্লাহ পাকে তোমাক ইমান ডাঙৰ কঠোৰ কঠিন জুইৰ পৰা বচালে এনেতে আকৌ তেওঁৰ চকুৰ আগতেই জান্নাতৰ দৰ্জা এখন খুলি দিব তেওঁ জান্নাতৰ সুন্দৰ সুন্দৰ বস্তু সকলো দেখিব আকৌ ফৰিস্তাই ক'ব চোৱা বান্দা এয়াই তোমাৰ বাসস্থান সুগন্ধি জান্নাত তুমি দুনিয়াত ইমানৰ সৈতে চলিছিলা আৰু মুৱতৰ সময়তো ইমানৰ সৈতে মুৱত হৈছিলা আৰু ইমানৰ সৈতেই তুমি কিয়ামতৰ দিনাখন কবৰৰ পৰা ইনশাল্লাহ উঠিবলৈ পাৰিবা আলহামদুলিল্লাহ গতিকে ভাই মুছলমান ঠিক ৰাখিবা ইমান যাতে মৃত্যুৰ সময়ত ইবলিছ শয়তানে বেইমান বনাই বিনা তৌবাই পান যাবলৈ নিদিয়ে এইহেন দুনিয়াত ধন দৌলত ৰং ৰূপ সকলো মাত্ৰ দুদিনৰ বাবেহে চিৰস্থায়ী জান্নাত নচিব কৰিবলৈ হ'লে আখেৰতৰ কথা চিন্তা কৰি আল্লাহ ৰসুলৰ নাম গুণ গাই পবিত্ৰ সুপথত চলিবলৈ চেষ্টা কৰিব ইনশাআল্লাহ সিপুৰীত নিশ্চয় সুখী হ'ব পাৰিব আমিও গুণেগাৰ বান্দা দোৱা কৰিব যেন আপোনাসবৰ লগতে স্বয়ং সদাপাকে আমাকো সুপথত চলিবলৈ তৌফিক দান কৰে এইখিনিতে জনাই থওঁ যে আমাৰ পৰৱৰ্তী নিবেদন আচৰিত আচৰিত কাহিনীৰে ভৰা নতুন কেছেট হাছাৰ কেয়ামত শুনিবলৈ পাহৰি নাযাব ইনশাআল্লাহ পুনৰ লগ পোৱাৰ হেঁপাহেৰে ওমা আলাইনা ইল্লাল বালাগ আৰতি যুগিয়া
মা হৈ কান্দিব যাওঁতি যুগিয়া
ধনী হৈ কান্দিব যে সমা পাতিৰে ভাই যায় কান্দিব তিনিদিন
পাতিৰে ভাই যায় কান্দিব তিনিদিন
আমাৰ নকতে ঘৰ বা অ দৰদি
আমাৰ নকতে ঘৰ বা
নিদিবা
মতৰ সময়ত আল্লাহ কোনো কষ্ট নিদিবা
ইমানৰ সৈতে আল্লাহ জান কবচ কৰিবা কবৰত মন কিনে কিৰ প্ৰশ্ন দিবা সহজ কৰি
কবৰৰ মন কিনে কিৰ প্ৰশ্ন দিবা সহজ কৰি
আমি আল্লাহ মহাগুণে গাৰি সদৰলি
আমি আল্লাহ মহাগুণে গাৰি